ইয়ুব 39 অধ্যায়। তুমি জানো পৰ্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা, হৰিণীয়ে পোৱালি কেতিয়া জগায় তাক জানো তুমি ঠিককৈ ক'ব পাৰা। সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে তাক তুমি নিৰ্ণয় কৰিব পাৰানে, বা সিহঁতে জগোৱা সময় তুমি জানানে? সিহঁতে আঁঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায় আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়। সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ দীঘল হয়। সিহঁতৰ বাহিৰলৈ ওলাই যায়, পুনৰ ওচৰলৈ উভতি নাহে। বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান হুলুকালে? মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ আৰু লুনা ভূমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ। সি নগৰৰ কোলাহল সেৱজ্ঞান কৰে, চলাওঁ তাৰ দাবী হুকি শুনিবলৈ নাপায়। চাৰণভূমিৰ দৰে সি পৰ্বতমালাত ঘূৰি ফুৰে। সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে। মেথনে তোমাৰ তলত খাটিবলৈ মান্তি হ'বনে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিবনে? তুমি জোত জৰি লগাই মেথনক হিৰলোত ৰাখিব পাৰানে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিবনে? তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবানে? তোমাৰ কাম তাক গতাই দিবানে? সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি তুমি তাত প্ৰত্যয় কৰিব পাৰানে? উট চৰাই ডেউকাৰ উল্লাস কৰে, কিন্তু তাই ডেউকা আৰু পাখি মৰমিয়াল নে? তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায় আৰু ধূলিত উম পাবলৈ দিয়ে। কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাই তালৈ মনত নপৰে। পৰৰ পোৱালীৰ নিচিনাকৈ তাই নিজৰ পোৱালীবোৰলৈ নিৰ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হ'লেও তাই মনত দুখ নাপায়, কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে। কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠাজনকো সেৱজ্ঞান কৰে, ঘোঁৰাক জানো তুমি বল দিলা, লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভূষিত কৰিলা, তাৰ ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা। তাৰ নাকৰ ফুৰুহনীৰ শব্দ অতি ভয়ানক, সি উপত্যকাত ভৰি মাৰে আৰু নিজৰ বলত উল্লাস কৰে। সি অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হোৱা সৈন্যৰ সন্মুখলৈ ওলাই যায়। সি ভয়ক হাঁহে আৰু আতংকিত নহয়, সি তৰোৱালৰ মুখ পৰা ওলটি নাহে। তিনে তাৰ বিৰুদ্ধে পাৰ্শ্ব দেশত শব্দ কৰে, চিকমিকীয়া বৰচা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে। সি কুদ্ধত ভয়ানক মূৰ্তি ধৰি মাটি গ্ৰাস কৰে, শিঙাধ্বনি শুনিলে সি থিয় হৈ থিৰে নাথাকে। শিঙাধ্বনি যেতিয়া শুনে সি হিহ হিহ শব্দ কৰে, সি দূৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়। সি সেনাপতিসকলৰ গৰ্জন আৰু সিংহনাদ শুনে, তোমাৰ বুদ্ধিৰেই জানো হেনে ওপৰলৈ উৰা মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে। ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে আৰু অতি ওখ ঠাইত বাঁহ সাজে। সি শিলত বাস কৰে, তাতেই তাৰ বাঁহ। সি থিয় পৰ্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে। সেই ঠাইৰে পৰা সি আহাৰ মনে তাৰ চকুৱে দূৰৈৰ পৰা তাক দেখে। তাৰ পোৱালিবোৰে তেজ পিহে, য'তে বধ কৰা হৰ থাকে ত'তে সিও থাকে।